Ea, Akakbani. Batory Hote, Moi, Bhasuri Devi, Ediar, Prodhan Batory Homohol, Posinasia, Jutta Porosity, Poipekita, Rajahomohol, Prosody, Hondorpot, Bajalusana, Prodhan Modena and Rabodi, Mukamoti Hokolo Hote, Boytakot, Milita Hose. প্ৰতিৰক্ষা মন্ত্ৰালয়ে আজি তাগোস্কা বায়ু প্ৰতিৰক্ষা ক্ষেপণাস্ত্ৰ ক্ৰয় আৰু P-8I শ্ৰেণীৰ দীৰ্ঘ দূৰত্বৰ সামুদ্ৰিক বিমান নিৰীক্ষণৰ বাবে 858 কোটি টকাৰ এখন চুক্তিত স্বাক্ষৰ কৰে। বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ দুদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ অসমলৈ আহিব। মুখ্য ন্যায়াধীশ ডঃ সূৰ্যকান্ত আজি চাৰিদিনীয়া লাডাখ ভ্ৰমণসূচীৰে লেহত উপস্থিত হয় আৰু কাইলৈৰ পৰা IPL T20 ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি সন্ধিয়া ৰাজ্যসমূহৰ মন্ত্ৰীসকলৰ সৈতে এখন বৈঠকত মিলিত হৈছে। পশ্চিম এছিয়াৰ যুদ্ধ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত দেশত উদ্ভৱ হোৱা ইন্ধন, তেল আৰু ৰন্ধন গেছৰ নাটনি সন্দৰ্ভত এই বৈঠকত বিতংভাৱে আলোচনা কৰা হয়। ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে অনুষ্ঠিত এই বৈঠকত ৰাজ্যসমূহৰ অনাগত দিনৰ প্ৰস্তুতি আৰু পৰিকল্পনা সন্দৰ্ভত আলোচনা কৰা হয়। চৰকাৰী সূত্ৰই জনোৱা মতে এই বৈঠকত টীম ইণ্ডিয়া হিচাপে সহযোগিতাৰে সকলোৱে কাম কৰাত গুৰুত্ব দিয়া হয়। অৱশ্যে অসমকে ধৰি নিৰ্বাচন হ'বলগীয়া 5খন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকল নিৰ্বাচনী অধিসূচনা জাৰি হৈ থকাৰ বাবে বৈঠকখনত উপস্থিত নাথাকিল। ইয়াৰ পৰিৱৰ্তে এই 5খন ৰাজ্যৰ মুখ্য সচিবসকলে বৈঠকত প্ৰতিনিধিত্ব কৰে। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিম এছিয়াৰ সংঘাত আৰু ভাৰতৰ স্থিতি সন্দৰ্ভত সংসদৰ দুয়োখন সদনত বক্তব্য আগবঢ়াইছিল। শ্ৰীমোদীয়ে কৈছিল যে চৰকাৰে পেট্ৰল, ডিজেল, ৰন্ধন গেছ আৰু সাৰৰ নিয়মীয়া যোগান নিশ্চিত কৰাৰ বাবে কাম কৰি আছে। ইফালে পশ্চিম এছিয়াৰ সংকটৰ মাজত সমগ্ৰ বিশ্বত ইন্ধনৰ যোগান হ্ৰাস তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দাম বৃদ্ধি পোৱাৰ সময়তে চৰকাৰে ইন্ধনৰ ওপৰত আবকাৰী শুল্ক হ্ৰাস কৰাৰ বাবে সিদ্ধান্ত লৈছে। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে পেট্ৰল আৰু ডিজেলৰ আবকাৰী শুল্ক প্ৰতি লিটাৰত 10 টকাকৈ হ্ৰাস কৰিছে। ইয়াৰ ফলত প্ৰতি লিটাৰ পেট্ৰলৰ শুল্ক হ্ৰাস পাই পূৰ্বৰ 13 টকাৰ পৰা 3 টকা আৰু ডিজেলৰ আবকাৰী শুল্ক শূন্য হৈছে। এই সিদ্ধান্তক ইতিবাচক পদক্ষেপ বুলি অভিহিত কৰাৰ লগতে অভূতপূৰ্ব বুলিও কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে প্ৰকাশ কৰিছে। আনহাতে সামাজিক মাধ্যমৰ এটা বাৰ্তাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় বিভিন্ন দেশে সম্প্ৰতি পেট্ৰল আৰু ডিজেলৰ দাম বৃদ্ধি কৰাৰ বিপৰীতে কেন্দ্ৰীয় চৰকাৰৰ আবকাৰী শুল্ক হ্ৰাসৰ সিদ্ধান্তই জনসাধাৰণ কেন্দ্ৰিক সুশাসন ব্যৱস্থা আৰু সংবেদনশীলতাৰে সিদ্ধান্ত গ্ৰহণকে প্ৰতিফলিত কৰে। কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰালয়ে আজি তাগোস্কা বায়ু প্ৰতিৰক্ষা ক্ষেপণাস্ত্ৰ ক্ৰয় আৰু P-8I শ্ৰেণীৰ দীৰ্ঘ দূৰত্ব সামুদ্ৰিক বিমান নিৰীক্ষণৰ বাবে 858 কোটি টকাৰ এখন চুক্তিত স্বাক্ষৰ কৰে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনোৱা মতে প্ৰতিৰক্ষা সচিব ৰাজেশ কুমাৰ সিঙৰ উপস্থিতিত 445 কোটি টকা মূল্যৰ তাগোস্কা বায়ু প্ৰতিৰক্ষা ক্ষেপণাস্ত্ৰ ক্ৰয়ৰ বাবে ৰাছিয়াৰ এটা প্ৰতিষ্ঠানৰ সৈতে চুক্তি স্বাক্ষৰ হয়। মন্ত্ৰালয়ে জনোৱা মতে এই অত্যাধুনিক ক্ষেপণাস্ত্ৰসমূহে ড্ৰোন আৰু ক্ৰুজ ক্ষেপণাস্ত্ৰকে ধৰি আকাশী পথৰ পৰা আহিব পৰা যিকোনো ভাবুকিৰ বিৰুদ্ধে দেশৰ বহুস্তৰীয় প্ৰতিৰক্ষা ক্ষমতা বৃদ্ধি কৰিব। এই চুক্তিয়ে ভাৰত আৰু ৰাছিয়াৰ মাজৰ কৌশলগত প্ৰতিৰক্ষা অংশীদাৰিত্ব আৰু অধিক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে। আনহাতে ভাৰতীয় নৌসেনাৰ বাবে 100% থলুৱা প্ৰযুক্তিৰে নিৰ্মাণ কৰা P-8 শ্ৰেণীৰ দীৰ্ঘ দূৰত্বৰ সামুদ্ৰিক অনুসন্ধান বিমান পৰিদৰ্শনৰ চুক্তি বোয়িং ইণ্ডিয়া ডিফেন্স প্ৰাইভেট লিমিটেডৰ সৈতে স্বাক্ষৰিত হয়। ভাৰতীয় নৌসেনাক অধিক শক্তিশালী কৰাৰ বাবে 413 কোটি টকা ব্যয় সাপেক্ষে এই চুক্তিত স্বাক্ষৰ কৰা হয়। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত আজি প্ৰতিৰক্ষা অধিগ্ৰহণ পৰিষদে দেশৰ প্ৰতিৰক্ষা সামৰ্থ বৃদ্ধিৰ বাবে 2,38,000 কোটি টকাৰ বিশেষ প্ৰস্তাৱ গ্ৰহণ কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনোৱা মতে ভাৰতীয় সেনাৰ বায়ু প্ৰতিৰক্ষা নিৰীক্ষণ পদ্ধতি, উচ্চ ক্ষমতাসম্পন্ন অনাতাঁৰ ব্যৱস্থাকে ধৰি কেইবাটাও ক্ষেত্ৰত প্ৰতিৰক্ষা ব্যৱস্থা উন্নত কৰাৰ বাবে এই অনুমোদন প্ৰদান কৰা হৈছে। উল্লেখযোগ্য যে বায়ু প্ৰতিৰক্ষা নিৰীক্ষণ পদ্ধতিয়ে নিৰ্দিষ্ট সময়ত সূক্ষ্মাতিসূক্ষ্ম তথ্য যোগান ধৰাৰ লগতে প্ৰতিৰক্ষা ব্যৱস্থা অধিক শক্তিশালী কৰিব। মন্ত্ৰালয়ে জনোৱা মতে এই প্ৰকল্পসমূহে ভাৰতক জল, স্থল আৰু সামুদ্ৰিক ক্ষেত্ৰত অধিক শক্তিশালী কৰি তুলিব। এতিয়া খন্তেক বাণিজ্যিক বিৰতি।
আৰে ইয়ে ৱালা সস্তা হে, লে লেতে হে না?
না বস, সস্তা নহীঁ, সহী চাহিয়ে। ক্বালিটি মে নো কম্প্ৰোমাইজ। safety mein no surprise. Don't just buy, raise your standard. Up now Indian Standard.
Ji haan, kyunki standard hai to bharosa hai. Aur is bharose ki pehchan hai BIS quality marks. ISI, CRS aur Hallmark. So be a smart consumer and raise your standard with Indian Standards.
भारतीय मानक ब्यूरो स्टैंडर्ड है तो सही है।
বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ দুদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ অসমলৈ আহিব। গৃহমন্ত্ৰীগৰাকীয়ে কাইলৈ আৰু পৰহিলৈ ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰ চলাব। বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি বিহপুৰীয়া সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ভূপেন বৰাৰ হৈ প্ৰচাৰ চলায়। তেওঁ আজি ৰঙানদী, ঢকুৱাখানা আৰু নাওবৈচা সমষ্টিতো প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। ঢকুৱাখানা সমষ্টিৰ এন ডি এ প্ৰাৰ্থী নৱকুমাৰ দলে আৰু ৰঙানদীৰ প্ৰাৰ্থী ঋষিৰাজ হাজৰিকাৰ সমৰ্থনত ড০ শৰ্মাই প্ৰচাৰ চলায়। লখিমপুৰত বিজেপি নেতাগৰাকীয়ে এটা ৰোড শ্বত ভাগ লৈছে। দলৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি শিলচৰত মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়। জিলাখনৰ শিলচৰ আৰু বৰখলা সমষ্টিত শ্ৰীসোণোৱালে বিজয় সংকল্প সভাত অংশ লয়। কংগ্ৰেছ আৰু বিৰোধী মিত্ৰ দলসমূহৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীসকলেও ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰচাৰ চলাই আছে। কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে পৰহিলৈ লখিমপুৰত প্ৰচাৰ অভিযান চলাব। দলৰ ৰাজ্যিক সভাপতি গৌৰৱ গগৈয়ে আজি মাহমৰা সমষ্টিত বিৰোধী ঐক্যৰ প্ৰাৰ্থী জ্ঞানদীপ মোহনৰ হৈ প্ৰচাৰ কাৰ্যসূচীত অংশ লয়। দলৰ নেতা ৰিপুণ বৰাই শোণিতপুৰ জিলাৰ জিয়াগাভুৰত নিৰ্বাচনী কাৰ্যালয় উদ্বোধন কৰাৰ লগতে প্ৰচাৰ কাৰ্যসূচীতো অংশ লয়। দেশৰ মুখ্য ন্যায়াধীশ ড০ সূৰ্যকান্ত আজি চাৰিদিনীয়া লাডাখ ভ্ৰমণসূচীৰে লেহত উপস্থিত হয়। লেহ বিমানবন্দৰত লাডাখৰ পৰম্পৰাগত পদ্ধতিৰে তেওঁক আদৰণি জনোৱা হয়। এই ভ্ৰমণৰ সময়ছোৱাত মুখ্য ন্যায়াধীশগৰাকীয়ে লেহ আৰু কাৰ্গিলত নতুনকৈ নিৰ্মাণ কৰা জিলা আদালতৰ ভৱন উদ্বোধন কৰিব। আদালত ভৱনত ন্যায়াধীশ আৰু আদালতৰ কৰ্মচাৰীসকলৰ বাবে আৱাসিক গৃহ নিৰ্মাণ কৰা হৈছে। তদুপৰি লেহ আৰু কাৰ্গিলৰ দূৰণিবতীয়া লোকসকলৰ সুবিধা হোৱাকৈ নতুন আদালত চৌহদ নিৰ্মাণ কৰা হৈছে। এই ভ্ৰমণকালতে মুখ্য ন্যায়াধীশ সূৰ্যকান্তে লেহত থকা ভাৰতীয় সেনাৰ 14 নম্বৰ কৰৰ জোৱানসকলক সম্বোধন কৰিব। দেশত পুনৰ লকডাউন সদৃশ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সামাজিক মাধ্যমত সম্প্ৰচাৰ হৈ থকা ভিডিঅ'টো ভুৱা বুলি প্ৰেছ ইনফৰমেশ্যন ব্যুৰোৱে নিশ্চিত কৰিছে। উল্লেখযোগ্য যে সামাজিক মাধ্যমত সম্প্ৰচাৰিত হৈ থকা প্ৰধানমন্ত্ৰীৰ ভিডিঅ'টোত উল্লেখ কৰা হৈছিল যে দেশলৈ পুনৰ এটা ডাঙৰ সংকট আহি আছে, যাৰ ফলত কৰোণা সময়ৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। এই সন্দৰ্ভত প্ৰেছ ইনফৰমেশ্যন ব্যুৰোৱে ভিডিঅ'টোৰ সত্যসত্যতা নিৰূপণ কৰি এই ভিডিঅ'টোক ভুৱা আখ্যা দিয়াৰ লগতে কয় যে প্ৰধানমন্ত্ৰী বা কেন্দ্ৰীয় চৰকাৰে কোনো ঘোষণা কৰা নাই। লগতে দেশৰ নাগৰিকক এনে বাতৰিত বিশ্বাস নকৰি কেৱল চৰকাৰী তথ্যৰ ওপৰত ভৰসা কৰিবলৈ চৰকাৰে আহ্বান জনাইছে। কাইলৈৰ পৰা আই পি এল টি টুৱেণ্টি ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। কাইলৈ সন্ধিয়া 7:30 বজাত বাংগালুৰুত হ'বলগীয়া প্ৰতিযোগিতাৰ উদ্বোধনী খেলখনত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু ৰাইজাৰ্ছ হায়দৰাবাদৰ মুখামুখি হ'ব। উল্লেখযোগ্য যে বি চি চি আইয়ে কালি প্ৰতিযোগিতাখনৰ সম্পূৰ্ণ সূচী ঘোষণা কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। পশ্চিম এছিয়াৰ যুদ্ধ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰাজ্যসমূহৰ প্ৰস্তুতি সন্দৰ্ভত পৰ্যালোচনাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্যমন্ত্ৰীসকলৰ সৈতে বৈঠকত মিলিত হৈছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে আজি তাগুস্কা বায়ু প্ৰতিৰক্ষা ক্ষেপণাস্ত্ৰ ক্ৰয় আৰু পি এইট আই শ্ৰেণীৰ দীৰ্ঘ দূৰত্ব সামুদ্ৰিক বিমান নিৰীক্ষণৰ বাবে 858 কোটি টকাৰ এখন চুক্তিত স্বাক্ষৰ কৰে। বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ দুদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ অসমলৈ আহিব আৰু কাইলৈৰ পৰা আই পি এল টি টুৱেণ্টি ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।